এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লী NCRৰ বাবে আজি অতি গুৰুত্বপূৰ্ণ দিন। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেলখনে ৰাজধানীত প্ৰৱেশ কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত 12,200 কোটি টকাৰো অধিক পুঁজি ব্যয়েৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় 4,600 কোটি টকা ব্যয়েৰে নিৰ্মিত দিল্লী গাজিয়াবাদ মিৰাট নমো ভাৰত কৰিডৰেৰে চাহিবাবাদ আৰু নিউ অশোক নগৰৰ মাজৰ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথছোৱা মুকলি কৰিব। শ্ৰীমোদীয়ে তেওঁ চাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোক নগৰ ষ্টেচনলৈ নমো ভাৰত ৰেলযোগেও যাত্ৰা কৰিব। দিল্লী মেট্ৰ'ৰ 4 নম্বৰ ফেজৰ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ জনকপুৰী আৰু কৃষ্ণ পাৰ্কৰ মাজৰ ৰেলপথছোৱাও শ্ৰীমোদীয়ে উদ্বোধন কৰিব। এই নতুন পথছোৱাৰ জৰিয়তে পশ্চিম দিল্লীৰ কৃষ্ণ পাৰ্ক, বিকাশপুৰী, কিছু এলেকা জনকপুৰী আৰু অন্যান্য অঞ্চলৰ লোকসকলো উপকৃত হ'ব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগতে দিল্লী মেট্ৰ'ৰ এই এলেকাত 26.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিঠালা কুণ্ডলি খণ্ডৰ প্ৰায় 6,230 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ৰেলপথৰ আধাৰশিলাও স্থাপন কৰিব। এই কৰিডৰে দিল্লীৰ ৰিঠালাৰ সৈতে হাৰিয়ানাৰ নাথপুৰক সংযোজিত কৰিব। অসম চৰকাৰে উদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত কাইলৈ মুম্বাইত এটা বিশেষ ৰোডশ্বৰ আয়োজন কৰিছে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন 2025ৰ এটি পূৰ্বাভাসৰূপে এই ৰোডশ্বৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই ৰোডশ্বৰ নেতৃত্ব দিব। ইয়াত 19.1% GSDP বৃদ্ধিৰ সৈতে 2024 বিত্তীয় বৰ্ষত ৰাজ্যখনৰ উল্লেখযোগ্য অৰ্থনৈতিক বিকাশ প্ৰদৰ্শন কৰাৰ লগতে ভাৰতত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশত ৰাজ্যখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বিষয়েও আলোকপাত কৰা হ'ব। মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই লগতে টাটা গোট, লাৰ্চেন এণ্ড টাৰ্বো, মহিন্দ্ৰা গোট আৰু আদানী এয়াৰপৰ্টৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগ জগতৰ অন্যান্য নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব। সমাগত দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসম শীৰ্ষ সন্মিলনৰ বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশ গাথাত অসমে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। ৰাজ্য চৰকাৰে অনুকূল ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলাৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টাৰ ফলপ্ৰসূ ৰূপ লাহে লাহে পৰিলক্ষিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। কামৰূপ জিলাৰ চানডুবি উৎসৱৰ আজি পঞ্চম তথা অন্তিম দিন। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি সমূহীয়া জুইৰে আজি চানডুবি মেলাৰ সামৰণি পৰিব। আয়োজক সমিতিয়ে আজি মেলাত বহু লোকৰ সমাগম হোৱাৰ আশা কৰিছে। উল্লেখযোগ্য যে বিগত 15 বছৰে চানডুবিৰ জৈৱ বৈচিত্ৰ্য তথা ইয়াৰ দাঁতি কাষৰীয়া জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে চানডুবি উৎসৱ পাতি অহা হৈছে। দৰং জিলাৰ খাৰুপেটীয়া চহৰত যোৱা নিশা সংঘটিত এটা অগ্নিকাণ্ডত 200,000 টকাৰ সা সম্পত্তি বিনষ্ট হয়। চহৰখনত বালাচান চুৰাণা পথত অৱস্থিত মোবাইল ফোন আৰু পেকেট খাদ্য সামগ্ৰী স্থানীয় এজন পাইকাৰী ব্যৱসায়ীৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয় বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। অগ্নি নিৰ্বাপক বাহিনীৰ দীঘলীয়া প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় যদিও গুদামটোত মজুত 2,00,000 টকা মূল্যৰ সা সামগ্ৰী জুইত জাহ যায়। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও অগ্নিকাণ্ডৰ কাৰণ বাতৰি যুগুতোৱাৰ পৰলৈকে নিশ্চিত কৰিব পৰা হোৱা নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা 11-13 জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী বন সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক 3-1 ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিছে। আজি খেলখনৰ তৃতীয় দিনা এই পৰাজয়ৰ ফলত ভাৰতৰ ICC টেষ্ট চেম্পিয়নশ্বিপৰ আশা নিৰ্বাপিত হয়। অষ্ট্ৰেলিয়াৰ স্কট বলাণ্ডক প্লেয়াৰ অব দ্য মেচ আৰু য়স্প্ৰীত বুমৰাক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 141 ৰাণৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল 16 ৰাণহে যোগ দিবলৈ সমৰ্থ হয়। ভাৰতে দ্বিতীয় ইনিংছত 157 ৰাণ সংগ্ৰহ কৰিছিল। আজি পঞ্চম তথা অন্তিমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 162 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অষ্ট্ৰেলিয়া এই লক্ষ্য মাত্ৰ 27 অভাৰতে 4টা উইকেটৰ বিনিময়ত অনায়াসে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 65 ৰাণ খৰচ কৰি 3টা উইকেট লাভ কৰে। মহম্মদ ছিৰাজে 1টা উইকেট লাভ কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।